ए यहाँ आकाक पनि বাতৰি পঢ়িছো অৰূপ কুমাৰ শৰ্মাই আৰু মোৰ সৈতে আছে নিৰ্মালী শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোকসভাত আজি বিবেচনা আৰু গ্ৰহণৰ বাবে ৰেলৱে সংশোধনী বিধেয়ক 2024 উত্থাপন কৰা হয়। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ বাবে সীমান্তৱৰ্তী এলেকাৰ শান্তি আৰু সুস্থিৰতাত গুৰুত্ব আৰোপ কৰিছে। ভাৰতৰ বীন ন্যাসৰ পৰা বৰ্তমানলৈকে 501 শ্বহীদৰ পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। বিজেপি নেতা তথা মহায়ুতি মৰ্চাৰ বিধায়িনী দলৰ নেতা দেৱেন্দ্ৰ ফাড়নাৱিছে আজি ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে আৰু মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। আৰু ভাৰত আজি ওমানৰ মাস্কটত হ'বলগীয়া পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানৰ সন্মুখীন হ'ব। লোকসভাত আজি বিবেচনা আৰু গ্ৰহণৰ বাবে ৰেলৱে সংশোধনী বিধেয়ক 2024 উত্থাপন কৰা হয়। এই বিধেয়কখনৰ জৰিয়তে ৰেলৱে বৰ্ডক বিধিসন্মত ক্ষমতা প্ৰদানৰ লগতে ইয়াক অধিক স্বতন্ত্ৰ কৰি তুলিব খোজা হৈছে। এই বিধেয়কখনে 1905 চনৰ ভাৰতীয় ৰেল বৰ্ড আইনৰ ঠাই ল'ব আৰু ৰেল বৰ্ডৰ সৈতে জড়িত ব্যৱস্থাসমূহক 1989 চনৰ ৰেল আইনত অন্তৰ্ভুক্ত কৰিব। ইয়াৰ ফলত আইনী পৰিকাঠামো সৰল হ'ব আৰু দুয়োখন আইনৰ প্ৰসংগ দৰ্শোৱাৰ আৱশ্যকতা কম হ'ব। বিধেয়কখন উত্থাপন কৰি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ৰেলখণ্ডৰ দক্ষতা বৃদ্ধিয়ে এই বিধেয়কখনৰ মূল উদ্দেশ্য। তেওঁ কয় যে বিগত 10 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় ৰেল বিভাগৰ যথেষ্ট উন্নয়ন হৈছে। তেওঁ কয় যে 10 বছৰ পূৰ্বে ৰেলৱেৰ বাজেট প্ৰায় 29,000 কোটি টকা আছিল আৰু সম্প্ৰতি এই পৰিমাণ 2,52,000 কোটি টকালৈ বৃদ্ধি পাইছে। বিগত 10 বছৰত 44,000 কিলোমিটাৰ ৰেলপথৰ বৈদ্যুতিকীকৰণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিধেয়কখন সন্দৰ্ভত মত প্ৰকাশ কৰি কংগ্ৰেছৰ মনোজ কুমাৰে বিধেয়কখনে ৰেলখণ্ডৰ ব্যক্তিগতকৰণৰ পথ প্ৰশস্ত কৰিব বুলি আশংকা প্ৰকাশ কৰে। তেওঁ লগতে বন্দে ভাৰত ৰেলগাড়ীসমূহৰ টিকটৰ অধিক মূল্যৰ বিষয়টো উত্থাপন কৰে। আলোচনাত ভাগ লৈ বিজেপিৰ ৰবি কিষাণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰেল বিভাগে লাভ কৰা সাফল্যসমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে 2014 চনৰ পাছৰে পৰা ৰেলৱেৰ দুৰ্নীতিগ্ৰস্ত ছবিৰ সংশোধন হৈছে। সমাজবাদী পাৰ্টীৰ নীৰজ মৌৰ্যই ৰেলৱেক ব্যক্তিগতকৰণ প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰাখিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। তেওঁ লগতে ৰেল বোৰ্ড স্বতন্ত্ৰভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সমৰ্থ হ'ব লাগে বুলি মত প্ৰকাশ কৰে। আলোচনাত অংশ লৈ শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ অৰবিন্দ গণপত সাৱন্তে ৰেলৱেৰ মাটি থোৱা বেদখলক লৈ চিন্তা ব্যক্ত কৰে। চৰকাৰে বিগত 5 বছৰত দেশৰ 60খন জিলাক বাওপন্থী উগ্ৰবাদৰ বিভীষিকাৰ পৰা মুক্ত কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত এই কথা সদৰি কৰি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে বাওপন্থী উগ্ৰবাদৰ সমস্যা দূৰ কৰাৰ বাবে ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্য পৰিকল্পনাৰ কঠোৰ ৰূপায়ণৰ পাছত হিংসা আৰু উগ্ৰবাদৰ ভৌগোলিক সম্প্ৰসাৰণ যথেষ্ট হ্ৰাস পাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বছৰত বাওপন্থী উগ্ৰবাদজনিত হিংসাৰ ঘটনা 2010 চনৰ তুলনাত 73% হ্ৰাস পায়। তেওঁ কয় যে এনে ঘটনাত নিহত সুৰক্ষা কৰ্মী আৰু অসামৰিক লোকৰ সংখ্যাও 2023 চনত 138লৈ হ্ৰাস পায়। ইয়াৰ উপৰি যোৱা এপ্ৰিল পৰ্যন্ত বাওপন্থী উগ্ৰবাদ প্ৰভাৱিত জিলাৰ সংখ্যা 38লৈ হ্ৰাস পোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বিগত বছৰত বাওপন্থী উগ্ৰবাদ প্ৰভাৱিত ৰাজ্যসমূহৰ সামৰ্থ্য বৃদ্ধিৰ বাবে 4,350 কোটি টকা মোকলাই দিয়া হৈছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ বাবে সীমান্তৱৰ্তী এলেকাৰ শান্তি আৰু সুস্থিৰতাত গুৰুত্ব আৰোপ কৰিছে। চীনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ বিষয়ে আজি ৰাজ্যসভাক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অনাগত সময়ত দুয়োখন দেশৰ মাজত হ'বলগীয়া আলোচনাত সীমান্ত এলেকাৰ পৰা সৈন্যৰ প্ৰত্যাহাৰ আৰু ফলপ্ৰসূ সীমান্ত ব্যৱস্থাপনাৰ বিষয় দুটাই স্থান লাভ কৰিব। 2020 চনৰ এপ্ৰিল মে'ত ভাৰতীয় আৰু চীনা সৈন্য বাহিনীৰ মাজত সৃষ্টি হোৱা অচলাৱস্থা সন্দৰ্ভত ডঃ জয়শংকৰে কয় যে 2020 চনৰে পৰা ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক অস্বাভাৱিক হৈ আছে। সেই সময়ত চীনে পূব লাডাখৰ বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাত ভালেসংখ্যক সৈনিক নিয়োজন কৰাক লৈ কেইবাটাও স্থানত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। মন্ত্ৰীগৰাকীয়ে কয় যে এনে পৰিস্থিতিৰ বাবে তহলদাৰী ব্যৱস্থাও বিঘ্নিত হৈছিল। ডঃ জয়শংকৰে সশস্ত্ৰ বাহিনীৰ ভূমিকাৰ প্ৰশংসা কৰি কয় যে প্ৰত্যুত্তৰত পৰিবহণ প্ৰত্যাহ্বান আৰু কোভিডজনিত পৰিস্থিতি স্বত্তেও ভাৰতে ক্ষিপ্ৰ আৰু ফলপ্ৰসূভাৱে সৈন্য মোতায়ন কৰিবলৈ সমৰ্থ হৈছিল। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু চীনে সীমা সমস্যাৰ সমাধানৰ বাবে কেইবা দশক ধৰি আলোচনা কৰি আছে। সীমান্ত এলেকাৰ আন্তঃগাঁথনিৰ উন্নয়নৰ প্ৰতি চৰকাৰ বদ্ধপৰিকৰ বুলি উল্লেখ কৰি ড০ জয়শংকৰে কয় যে সীমান্তৱৰ্তী এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সৈন্য বাহিনীয়ে স্থিতি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ সমৰ্থ হৈ উঠিছে। ভাৰতৰ বীৰ ন্যাসৰ পৰা বৰ্তমানলৈকে 501 শ্বহীদৰ পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ন্যাসে শ্বহীদৰ নিকট আত্মীয়সকলে কমেও 1 কোটি টকাৰ সাহায্য লাভ কৰাটো নিশ্চিত কৰে। বিবাহিত শ্বহীদৰ পিতৃ মাতৃকো ন্যাসৰ পৰা 10 লাখ টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱা হয়। এতিয়া পৰৱৰ্তী বাতৰি শুনক নিৰ্মালী শৰ্মাৰ পৰা।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা মহায়ুতি মৰ্চাৰ বিধায়নী দলৰ নেতা দেবেন্দ্ৰ ফাড়নবীজে আজি ৰাজ্যপাল চি পি ৰাধাকৃষ্ণক সাক্ষাৎ কৰে আৰু মহাৰাষ্ট্ৰ চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাজ্যপালক সাক্ষাৎ কৰাৰ সময়ত তত্বাৱধায়ক মুখ্যমন্ত্ৰী আৰু শিৱসেনাৰ নেতা একনাথ সিন্দে আৰু এন চি পিৰ মুৰববী অজিত পাৱাৰে তেওঁক সংগ দিয়ে। ৰাজ্যপালৰ সৈতে হোৱা বৈঠকৰ পাছত সংবাদমেল সম্বোধন কৰি শ্ৰীফাড়নবীজে কয় যে ৰাজ্যপালে শিৱসেনা এন চি পি আৰু মহায়ুতি মৰ্চাৰ অংশীদাৰ দলসমূহক পৰামৰ্শ গ্ৰহণ কৰিছে আৰু তেওঁ কাইলৈ শপত ল'বলৈ আমন্ত্ৰণ জনাইছে। কাইলৈ বিয়লি 5:30 বজাত শপতগ্ৰহণ অনুষ্ঠানৰ সূচী নিৰ্ধাৰণ কৰা হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। শ্ৰীফাড়নবীজে কয় যে তেওঁ একনাথ সিন্দে আৰু অজিত পাৱাৰৰ সৈতে লগ লাগি কাম কৰিব আৰু মহাৰাষ্ট্ৰ উন্নয়নৰ নতুন শিখৰলৈ লৈ যাব। নিৰ্বাচনী ইস্তাহাৰত কৰা সকলো প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। শ্ৰীসিন্দে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে নতুন মুখ্যমন্ত্ৰী হিচাপে দেবেন্দ্ৰ ফাড়নবীজৰ নাম প্ৰস্তাৱ কৰিব পোৱাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা। ইপিনে এন চি পিৰ মুৰববী অজিত পাৱাৰে বিজেপিৰ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ বাবে দিল্লীলৈ যোৱা বুলি ওলোৱা বাতৰি খণ্ডন কৰিছে। শ্ৰীপাৱাৰে তেওঁৰ পন্নী তথা ৰাজ্যসভাৰ সাংসদ সুনেত্ৰা পাৱাৰক আবণ্টিত বাসগৃহ নিৰীক্ষণৰ বাবে দিল্লীলৈ যোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ লগতে দলীয় প্ৰতীক আবণ্টনৰ সৈতে জড়িত বিভিন্ন আইনী বিষয় সম্পৰ্কে অধিবক্তাক সাক্ষাৎ কৰা বুলি জানিবলৈ দিয়ে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে পি এছ এল ভি চি 59 প্ৰবা 3 মহাকাশযানৰ বিজুতিৰ বাবে এই উৎক্ষেপণৰ অভিযানৰ সময় পুনৰ নিৰ্ধাৰণ কৰিছে। এই অনুসৰি কাইলৈ বিয়লি 4:12 বজাত এই উৎক্ষেপণ কৰা হ'ব। ইছৰোৱে সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰিছে। ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল ৱাংচুক আৰু ৰাণী জেটনছু পেমা ৱাংচুক কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ভ্ৰমণকালত ভূটানৰ ৰজাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল অভ্যাগত ৰজাগৰাকীক দেখা কৰিব। ভাৰত আৰু ভূটানৰ মাজত বন্ধুত্ব আৰু সহযোগিতাৰ অনন্য সম্পৰ্ক আছে আৰু এই পাৰস্পৰিক বুজাপৰা আৰু বিশ্বাস এই সম্পৰ্কৰ মূল বৈশিষ্ট্য। এই ভ্ৰমণে দ্বিপাক্ষিক সহযোগিতাৰ সকলো দিশৰ পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। 2023-24 বৰ্ষত গ্ৰাম্য সাক্ষৰতা পঞ্জীয়ন 2022-23 বৰ্ষতকৈ সামান্য বৃদ্ধি পোৱা বুলি শিক্ষা বিভাগৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে প্ৰকাশ কৰিছে। ৰাজ্যসভাৰ লিখিত প্ৰশ্নোত্তৰ কালত মন্ত্ৰীগৰাকীয়ে কয় যে গ্ৰাম্য সাক্ষৰতাৰ হাৰ যোৱা বৰ্ষত 77% পৰা এই বৰ্ষত 77.5% বৃদ্ধি পাইছে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে 2023-24 বৰ্ষত পুৰুষৰ সাক্ষৰতাৰ হাৰ 84.7% বৃদ্ধি পোৱাৰ বিপৰীতে গ্ৰাম্য মহিলাৰ সাক্ষৰতাৰ হাৰ 70.4% বৃদ্ধি পাইছে। ভাৰত আজি ওমানৰ মাস্কটত হ'বলগীয়া পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। যোৱাবাৰৰ চেম্পিয়ন ভাৰত এইবাৰৰ প্ৰতিযোগিতাত এখনো খেলত পৰাজিত হোৱা নাই আৰু দলটোৱে একেৰাহে চতুৰ্থবাৰৰ বাবে খিতাপ দখলৰ লক্ষ্যৰে ফাইনেলত অৱতীৰ্ণ হ'ব। ভাৰতে কালি ছেমিফাইনেলত মালয়েছিয়াক 3-1 গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। পাকিস্তানে জাপানক 4-2 গ'লত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেটি পুনৰ এবাৰ পঢ়ি দিছো। লোকসভাত আজি বিবেচনা আৰু গ্ৰহণৰ বাবে ৰেলৱে সংশোধনী বিধেয়ক 2024 উত্থাপন কৰা হয়। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু চীনৰ মাজত সম্পৰ্ক উন্নত কৰাৰ বাবে সীমান্তৱৰ্তী এলেকাত শান্তি আৰু সুস্থিৰতাত গুৰুত্ব আৰোপ কৰিছে। ভাৰতৰ বীৰ ন্যাসৰ পৰা বৰ্তমানলৈকে 501 শ্বহীদৰ পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে আৰু ভাৰত আজি ওমানৰ মাস্কটত হ'বলগীয়া পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।